প্ৰথম চমুৱেল 15 অধ্যায়। চৌলক ৰাজ্যৰ পৰা খেদি দিয়া। চমুৱেলে চৌলক ক'লে, যিহুৱাই নিজ প্ৰজা ইজৰাইলৰ ওপৰৰ ৰজা হ'বৰ অৰ্থে তোমাক অভিষেক কৰিবলৈ মোক পঠাইছিল, এই হেতুকে এতিয়া তুমি যিহুৱাৰ বাক্য শুনা। বাহিনীসকলৰ যিহুৱাই এই কথা কৈছে, ইজৰাইলসকল মিছৰৰ পৰা ওলাই অহা সময়ত অমালকে বাটৰ মাজত তেওঁলোকক কিদৰে বাধা দিছিল তালৈ মই লক্ষ্য কৰিলোঁ। সেয়ে যোৱা, অমালেকক প্ৰহাৰ কৰা আৰু তেওঁলোকৰ যি সকলো আছিল তাক নষ্ট কৰা। তেওঁলোকলৈ দয়া নকৰিবা, কিন্তু পুৰুষ আৰু নাৰী, শিশু আৰু পিয়া খোৱা কেঁচুৱা, গৰু, মেৰ, ছাগলী, উট আৰু গাধৰ সকলোকে বধ কৰিবা। চৌলে লোকসকলক মাতি আনিলে আৰু তলাৰিমত তেওঁলোকক গণনা কৰিলে। তাতে 2,00,000 পদাধিক আৰু যিহুদাৰ 10,000 লোক হ'ল। তাৰ পাছত চৌল অমালেকৰ নগৰলৈ গৈ উপত্যকাত অপেক্ষা কৰি থাকিল। তেতিয়া চৌলে কেনিয়াসকলক ক'লে, তোমালোক অমালেকীয়াসকলৰ মাজৰ পৰা ওলাই আঁতৰি যোৱা, তেতিয়া তেওঁলোকৰ লগত তেওঁলোককো বিনষ্ট নকৰিম। কাৰণ মিছৰৰ পৰা ইজৰাইলৰ সন্তানসকল ওলাই অহা সময়ত তোমালোকে তেওঁলোকলৈ দয়া কৰিছিলা, সেয়ে কেনিয়াসকল অমালেকৰ মাজৰ পৰা ওলাই গ'ল। তাৰ পাছত চৌলে হবিলাৰ পৰা মিছৰৰ পূবফালে থকা চুৰলৈকে অমালেকীয়াসকলক আক্ৰমণ কৰিলে। তেওঁ অমালেকীয়াসকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে আৰু আন লোকসকলক তৰোৱালৰ ধাৰেৰে ধ্বংস কৰিলে। কিন্তু চৌল আৰু লোকসকলে অগাগক আৰু উত্তম উত্তম মেৰ ছাগলী, গৰু, হৃষ্টপুষ্ট ডামৰী আৰু মেৰ পোৱালিবোৰ আৰু আটাই উত্তম বস্তুবোৰ ধ্বংস নকৰিলে, কিন্তু যিবোৰ ঘিণ লগা আৰু মূল্যহীন সেইবোৰক সম্পূৰ্ণভাৱে ধ্বংস কৰিলে। তাৰ পাছত চমুৱেললৈ যিহুৱাৰ বাক্য আহিল, চৌলক যে মই ৰজা পাতিলোঁ তাৰ বাবে মই দুঃখিত, কিয়নো তেওঁ মোৰ পৰা বিমুখ হ'ল আৰু মোৰ আজ্ঞাবোৰ পালন নকৰিলে। তেতিয়া চমুৱেলৰ খং উঠিল, তেওঁ গোটেই ৰাতি যিহুৱাৰ আগত ক্ৰন্দন কৰিলে। চমুৱেল ৰাতিপুৱাতে উঠি চৌলৰ লগত সাক্ষাৎ কৰিবলৈ গ'ল, কিন্তু চমুৱেলক এই কথা কোৱা হ'ল, চৌলে কৰ্মিললৈ আহি নিজৰ কাৰণে এটা জয় স্তম্ভ স্থাপন কৰিলে আৰু তাৰ পৰা ঘূৰি গিলগললৈ গুচি গ'ল। তাৰ পৰা চমুৱেল চৌলৰ ওচৰলৈ আহিল। চৌলে তেওঁক ক'লে, আপুনি যিহুৱাৰ আশীৰ্বাদ প্ৰাপ্ত হওক, মই যিহুৱাৰ আজ্ঞা পালন কৰিলোঁ। চমুৱেলে ক'লে, তেন্তে মোৰ কাণত মেৰ আৰু ছাগলীৰ বেবনি হৈছে কিয় আৰু গৰুৰ হেম্বেলনি মই শুনিছোঁ কিয়? চৌলে ক'লে, সেইবোৰ অমালিকীয়াসকলৰ পৰা অনা হৈছে, কিয়নো নিজ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে লোকসকলে উত্তম উত্তম মেৰু ছাগলী আৰু উত্তম উত্তম গৰু ৰাখিলে, কিন্তু অৱশিষ্টবোৰ আমি ধ্বংস কৰিলোঁ। চমুৱেলে চৌলক ক'লে, ৰবা, যোৱা ৰাতি যিহুৱাই মোক যি ক'লে তাক মই তোমাক কওঁ। চৌলে তেওঁক ক'লে, কওক। চমুৱেলে ক'লে, যদি তুমি নিজৰ দৃষ্টিত সৰু আছিলা তথাপি ইজৰাইলৰ ফৈদসকলৰ মাজত তোমাক মুখ্য কৰা নহ'লনে আৰু যিহুৱাই তোমাক ইজৰাইলৰ ওপৰত ৰজা অভিষেক কৰিলে, যিহুৱাই তোমাক তোমাৰ পথত পঠাই দিলে, যোৱা পাপী লোকসকলক সম্পূৰ্ণভাৱে ধ্বংস কৰা আৰু অমালিকীয়াসকল সম্পূৰ্ণভাৱে ধ্বংস নোহোৱালৈকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা, তেনেহ'লে তুমি যিহুৱাৰ বাক্য কিয় পালন কৰা নাছিলা? কিন্তু তাৰ পৰিৱৰ্তে কিয় লুট কৰা বস্তু জব্দ কৰি যিহুৱাৰ দৃষ্টিত কিয় পাপ কৰিলা? চৌলে চমুৱেলক ক'লে, মই অৱশ্যে যিহুৱাৰ বাক্যলৈ পালন কৰিলোঁ আৰু যিহুৱাই মোক যি বাটেদি পঠাইছিল সেই বাটেদি গ'লোঁ। অমালেকৰ ৰজা অগাকক মই বন্দী কৰিলোঁ আৰু অমালেকীয়াসকলক সম্পূৰ্ণভাৱে ধ্বংস কৰিলোঁ, কিন্তু লোকসকলে গিলগলত আপোনাৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে সম্পূৰ্ণভাৱে ধ্বংস কৰিবলগীয়া বস্তুৰ মাজৰ পৰা উত্তম যি ভাগ যেনে মেৰ, ছাগলী আৰু গৰু আনিলে। চমুৱেলে ক'লে, যিহুৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হয়। বলিদানতকৈ আজ্ঞা পালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম, কিয়নো বিদ্ৰু আচৰণ কৰা মংগল চোৱা পাপৰ তুল্য, আৰু আকুৰ গোচ খোৱা পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে। কাৰণ তুমি যিহুৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেওঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে। তাৰ পাছত চৌলে চমুৱেলক ক'লে, মই পাপ কৰিলোঁ, কিয়নো যিহুৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লংঘন কৰিলোঁ, কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ। এতিয়া মই বিনয় কৰোঁ, মোৰ পাপ ক্ষমা কৰক আৰু আপুনি মোৰ লগত ঘূৰি আহক, যাতে মই যিহুৱাৰ প্ৰশংসা কৰিব পাৰোঁ। চমুৱেলে চৌলক ক'লে, মই তোমাৰ লগত ঘূৰি নাযাওঁ, কিয়নো তুমি যিহুৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, আৰু যিহুৱাইও তোমাক ইজৰাইলৰ ওপৰত হোৱা ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে। তেতিয়া চমুৱেলে যাবলৈ মুখ ঘূৰালে। তেতিয়া চৌলে তেওঁ কাপোৰৰ আগভাগ ধৰিলে আৰু সেয়া ফাটি এৰাই গ'ল। চমুৱেলে তেওঁক ক'লে, যিহুৱাই আজি তোমাৰ পৰা ইজৰাইলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈও উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে, আৰু ইজৰাইলৰ যিহুৱাই কেতিয়াও মিছা কথা নকয় বা তেওঁ মন সলনি নকৰে, কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব। তেতিয়া চৌলে ক'লে, মই পাপ কৰিলোঁ, তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইজৰাইলৰ আগত মোৰ মান ৰাখক, মোৰ লগত ঘূৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহুৱাৰ প্ৰশংসা কৰিব পাৰোঁ। সেয়ে চমুৱেলে চৌলৰ পাছত ঘূৰি গ'ল আৰু চৌলে যিহুৱাৰ প্ৰশংসা কৰিলে। তাৰ পাছত চমুৱেলে ক'লে, অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা। অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল আৰু ক'লে, নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ'ল। চমুৱেলে উত্তৰ দি ক'লে, যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ'ব। এইদৰে কৈ চমুৱেলে গিলগলত যিহুৱাৰ সন্মুখত অগাগক দুখৰ দুখৰ কৰি কাটিলে। তাৰ পাছত চমুৱেলে ৰামালৈ গ'ল আৰু চৌল গিবিয়াত থকা নিজৰ ঘৰলৈ গ'ল। কিন্তু তেতিয়াৰে পৰা মৃত্যুলৈকে চমুৱেলে চৌলক পুনৰ দেখা নকৰিলে, কাৰণ চমুৱেলে চৌলৰ বাবে শোক কৰিলে, আৰু যিহুৱাই ইজৰাইলৰ ওপৰত চৌলক যে ৰজা পাতিলে তাৰ বাবে তেওঁ বেজাৰ কৰিলে।